এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ চাহ শ্ৰমিকসকলক 13 মাৰ্চৰ পৰা ভূমিপট্টা বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। খানাপাৰাত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত কেইবাখনো আঁচনি উদ্বোধন। অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত 8ম অসম দৰমহা আয়োগ গঠনৰ আনুষ্ঠানিক অধিসূচনা জাৰি। কেন্দ্ৰীয় চৰকাৰৰ অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীসকলৰ বাবে গুৱাহাটীত প্ৰাক অৱসৰকালীন কৰ্মশালা আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত খন্তেক পাছতে মুম্বাইত জিম্বাবৱে ৱেষ্ট ইণ্ডিজৰ সন্মুখীন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ চাহ শ্ৰমিকসকলক 13 মাৰ্চৰ পৰা ভূমিপট্টা বিতৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত কেইবাখনো আঁচনি উদ্বোধনৰ পাছত সাংবাদিকৰ আগত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে আজি এই শ্ৰমিকসকলক গৃহ প্ৰদানৰ বাবেও অনুমোদন জনাইছে। চাহ শ্ৰমিকসকলৰ সৰ্বাংগীন উন্নয়ন আৰু কল্যাণৰ বাবে এই পদক্ষেপ লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
চাহ শ্ৰমিকৰ মাটিৰ পট্টা দিয়াৰ অভিযান আমি অহা 13 মাৰ্চৰ পৰা আৰম্ভ কৰোঁ। কিন্তু মোৰ যিটো লক্ষ্য যে মাটি দিয়াই নহয়, মাটিৰ লগত এটা ঘৰো দিব লাগিব। মই শিৱৰাজ সিং চৌহানক অনুৰোধ কৰিছিলো যে তেওঁলোকে মাটিৰ পট্টা পোৱাৰ লগে লগে এটা যাতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰো আমি দিব। তেখেতে কাৰ্যত মোক সন্মতি জনাইছে যে হয় আমি দিম, চাৰ্ভে এটা কৰি চাই লওঁ কিমান মানুহক দিব লাগিব। কিন্তু ইন প্ৰিন্সিপল মাটি নিজৰ হৈ যোৱাৰ লগে লগে চাহ শ্ৰমিকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ এটা দিবৰ কাৰণেও ভাৰত চৰকাৰে সন্মতি প্ৰকাশ কৰিছে। এইটো আমাৰ বাবে এটা ঐতিহাসিক কাম, যেতিয়া চাহ শ্ৰমিকে মাটিও পাব ঘৰো পাব।
কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত এটা অনুষ্ঠানত কৃষি আৰু গ্ৰামোন্নয়ন বিভাগৰ কেইবাখনো আঁচনি উদ্বোধন কৰে। মন্ত্ৰীগৰাকীৰ উপস্থিতিত কৃষি বিভাগৰ অধীনৰ মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনাৰ জৰিয়তে 500 কৃষক উৎপাদক সংস্থা আৰু কৃষক উৎপাদক কোম্পানীলৈ 15 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰা হয়। তদুপৰি ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আৰু সমবেশী জীৱিকা অভিযানৰ অধীনত 120 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ 1 লাখ হিতাধিকাৰীৰ আনুষ্ঠানিক গৃহ প্ৰৱেশ তথা কৃষি সাৰথি ডিজিটেল এপ মুকলি কৰা হয়। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত 1,819,91,00,000 টকা আবণ্টন দিয়ে। এই ধনৰ জৰিয়তে 1,522 কিলোমিটাৰ পথ আৰু 62খন দলং নিৰ্মাণ কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসো উপস্থিত থাকে। অনুষ্ঠানৰ পাছত শ্ৰীচৌহানে সাংবাদিকৰ আগত এইদৰে কয়।
ভাৰত চৰকাৰ আসাম কি প্ৰগতি, বিকাশ আৰু জনকল্যাণ কে লিয়ে হৰ সম্ভৱ কদম উঠা ৰহী হে। আজ হি ইস কাৰ্যক্ৰম মে ইয়াহ কে জো প্ৰপোজলছ থে 728 সড়কো লগভগ 1800 কৰোড় ৰূপে সে জ্যাদা কি সড়কে আৰু 62 পুল আজ আসাম কে গ্ৰামীণ ভাইয়ো আৰু বহনো কে লিয়ে স্বীকৃত কিয়ে হে, জিসকা লাভ কই ছোটে ছোটে গাঁও মে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক বনা কৰ কানেক্টিভিটি কে লিয়ে মিলেগা আৰু সড়কে সমৃদ্ধি কি বাহিনী হে। মাননীয় মুখ্যমন্ত্ৰী জী নে ये भी कहा था कि मनरेगा जो अब विकसित भारत जी राम जी के रूप में अगले वित्तीय वर्ष से लागू होगी, मजदूरों को काम के लिए कुछ और मैंडेज की जरूरत। अभी जो मैंडेज थे उनमें हमने 300 लाख बैंडेज 3 करोड़ मैंडेज और जोड़े हैं, लगभग 1100 करोड़ रुपया इसमें लगेगा। तो ये भी आसाम के मजदूर भाइयों और बहनों को लगातार काम मिले इसके लिए दिया जाएगा।
कृषि मंत्री श्री चौहान ने कल माजुली जिला भ्रमण करिबो। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে আয়োজন কৰা 2025-26 বৰ্ষৰ চৰচ মেলা আজি কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে কয় যে সমগ্ৰ দেশতে 10 কোটি মহিলা আত্মসহায়ক গোট সক্ৰিয় হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2027 চনৰ ভিতৰত ইয়াৰে 3 কোটি মহিলাক লাভপতি কৰাৰ বাবে নিৰ্দেশ দিছিল। 2025 চনত এই লক্ষ্য অতিক্ৰম কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসমত 9 লাখৰো অধিক মহিলা লাভপতি হৈছে বুলি তেওঁ কয়। অনুষ্ঠানত বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে 2021 চনৰ চাৰচ মেলাত 4,18,00,000 টকাৰ সামগ্ৰী বিক্ৰী হৈছিল। 2024 চনত এই বিক্ৰী 19 কোটি টকালৈ বৃদ্ধি পায় বুলি তেওঁ কয়। আজিৰ অনুষ্ঠানত সাংসদ বিজুলী কলিতা মেধি, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, অতুল বৰা, ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে কালিৰে পৰা অনুষ্ঠিত এই মেলাত গ্ৰাম্য উদ্যোগী, আত্মসহায়ক গোট আৰু থলুৱা শিল্পীসকলে নিৰ্মাণ কৰা সামগ্ৰী প্ৰদৰ্শন তথা বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। এই মেলাত বিভিন্ন ৰাজ্যৰ 250খনৰো অধিক বিপণী অংশ লৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ উপৰি মহাৰাষ্ট্ৰ, ছত্তীশগড়, গোৱা, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, পঞ্জাব, হাৰিয়ানাকে ধৰি কেইবাখনো ৰাজ্যৰ হস্তশিল্প আৰু হস্ততাঁত সামগ্ৰী বিপণীসমূহত প্ৰদৰ্শন কৰা হৈছে। অসম অৰুণাচল সীমা বিবাদ মীমাংসাৰ দিশত শক্তিশালী পদক্ষেপ হিচাপে নামচাই ঘোষণাপত্ৰ স্বাক্ষৰিত হোৱাৰ পাছত দুয়োখন ৰাজ্যৰ মাজৰ প্ৰথমটো সীমাস্তম্ভ অৰুণাচলৰ পাক্কে কেচাং জিলাত স্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে সদৰি কৰি কয় যে এই পদক্ষেপে আন্তঃৰাজ্যিক সীমাৰ ক্ষেত্ৰত থকা দশকজোৰা অনিশ্চয়তাৰ অৱসান ঘটাব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অষ্টলক্ষ্মী উত্তৰ পূৰ্বাঞ্চল সংহত গোট হিচাপে উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে বুলি তেওঁ উল্লেখ কৰে। এই ক্ষেত্ৰত সমৰ্থন আগবঢ়োৱাৰ বাবে তেওঁ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসক অধ্যক্ষ হিচাপে লৈ অষ্টম অসম দৰমহা আয়োগ গঠনৰ বাবে আজি আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জাৰি কৰা এই অধিসূচনা অনুসৰি আঠজনীয়া এই দৰমহা আয়োগত অসম চৰকাৰৰ কৰ্মচাৰী প্ৰশাসন বিভাগ, প্ৰশাসনীয় সংস্কাৰ বিভাগ, বিত্ত বিভাগৰ জ্যেষ্ঠতম সচিব কেইগৰাকী, আইন বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিবগৰাকী, বিত্ত বিভাগৰ বাজেট শাখাৰ বিশেষ সঞ্চালকগৰাকী আৰু বিত্ত বিভাগৰ দৰমহা গৱেষণা শাখাৰ সচিবগৰাকীক আয়োগৰ পদেন সদস্য হিচাপে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰাতুল মহন্তক বিশেষ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। আয়োগে সংস্কাৰমুখী আৰু সৰ্বাত্মক দৃষ্টিভংগীৰে দৰমহা গাঁথনি সংশোধন কৰিব। বিত্ত বিভাগে আজি এটা বিবৃতিযোগে আয়োগ গঠন সন্দৰ্ভত অৱগত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 13 মাৰ্চত কোকৰাঝাৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, BTC প্ৰধান হাগ্ৰাম মহিলাৰী, ৰাজ্যৰ মুখ্য সচিব ৰবি কোটা, BTRৰ আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিং আৰু BTCৰ প্ৰধান সচিব মুকেশ কুমাৰ চাহুৱে কোকৰাঝাৰৰ গ্ৰীণফিল্ড পৰিদৰ্শন কৰে। দলটোৱে পাছত BTC সচিবালয়ত আয়োজিত এখন পৰ্যালোচনা বৈঠকত প্ৰধানমন্ত্ৰী কোকৰাঝাৰ ভ্ৰমণৰ প্ৰস্তুতি তদাৰক কৰে। উল্লেখযোগ্য যে গ্ৰীণফিল্ডত সেইদিনা হ'বলগীয়া এখন ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন প্ৰকল্প আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰ আৰু ভূটানৰ গেলেফুৰ মাজত প্ৰস্তাৱিত ৰেলপথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ সম্ভাৱনা আছে। গ্ৰীণফিল্ড পৰিদৰ্শন কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰলৈ আহিব আৰু কোকৰাঝাৰ অঞ্চলৰ পৰাই কোকৰাঝাৰ BTCকে আদি কৰি অসমৰো কেইবাটাও প্ৰকল্প ইয়াৰ পৰাই শুভাৰম্ভণি বা শিলান্যাস কৰিব। কি কি প্ৰকল্প কৰিব সেইটো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা আহিব আৰু এই কোকৰাঝাৰ ভ্ৰমণৰ সময়ত এখন ডাঙৰ জনসভা তেখেতে ইয়াত সম্বোধন কৰিব। তাৰ প্ৰস্তুতি সম্পৰ্কে আমাৰ BTCৰ চিফ ডাঙৰীয়া আৰু আমাৰ মুখ্য সচিব, অসম চৰকাৰৰ মুখ্য সচিব ডাঙৰীয়াৰ উপস্থিতিত আমি ফিল্ডখন চালো।
কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ৰ অধীনৰ পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগৰ উদ্যোগত আজি গুৱাহাটীত বিভিন্ন বিভাগৰ পৰা অৱসৰ ল'বলগীয়া কৰ্মচাৰীসকলৰ বাবে এখন প্ৰাক অৱসৰকালীন কৰ্মশালা অনুষ্ঠিত হয়। খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এই কৰ্মশালাত অংশগ্ৰহণ কৰি কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে পেঞ্চনৰ নথিপত্ৰ আৰু ডিজিটেল জীৱন প্ৰমাণ পত্ৰৰ দৰে বিষয়সমূহত আলোকপাত কৰে। তেওঁ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয় সহযোগ কৰিবলৈ আহ্বান জনায়। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিভাগৰ প্ৰায় 140গৰাকী অচিৰেই অৱসৰ ল'বলগীয়া কৰ্মচাৰী আৰু বিষয়াই অংশগ্ৰহণ কৰা এই কৰ্মশালাত আদৰণি ভাষণ আগবঢ়ায় পেঞ্চন আৰু পেঞ্চনৰ কল্যাণ বিভাগৰ যুটীয়া সচিব ধ্ৰুৱজ্যোতি সেনগুপ্তাই। ভাৰতীয় ষ্টেট বেংক, HDFC বেংক, কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্যসেৱা আঁচনি আৰু আয়কৰ বিভাগৰ শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰা এই কৰ্মশালাত অৱসৰৰ পূৰ্বে কৰ্মচাৰীসকলক প্ৰয়োজনীয় পৰামৰ্শ, বিনিয়োগজনিত পৰামৰ্শ, পেঞ্চন সম্পৰ্কীয় ওজৰ আপত্তি নিষ্পত্তি ব্যৱস্থা, ডিজিটেল প্ৰৱঞ্চনা আদি বিভিন্ন বিষয়ত আলোকপাত কৰা হয়। চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আজি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত কোকৰাঝাৰ লোকসভা সমষ্টিৰ চিৰাং জিলাৰ চিডলি চিৰাং, বিজনী আৰু কোকৰাঝাৰৰ বাওখুংৰী, দুটমা, গোচাইগাঁও, কোকৰাঝাৰ আৰু পৰ্বতঝৰা বিধানসভা সমষ্টিৰ মুঠ 3930গৰাকী যুৱক যুৱতীক প্ৰথম কিস্তিৰ চেক প্ৰদান কৰা হয়। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ্য অতিথিৰূপে উপস্থিত থাকি এই আঁচনিয়ে যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ দিশত উৎসাহিত কৰিছে বুলি উল্লেখ কৰে। বি টি চিত আৰু 15,000 যুৱক যুৱতীক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত বি টি চিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে যুৱক যুৱতীসকলক চৰকাৰী ধনেৰে স্বাৱলম্বী হোৱাৰ কামনা কৰে। অনুষ্ঠানত বিধায়ক অজয় কুমাৰ ৰায়, বি টি চিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম, ধীৰাজ বৰগয়াৰী, বেগম আখতাৰ আহমেদকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলাত জিলা প্ৰশাসনে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ যাৱতীয় কাম কাজ আৰম্ভ কৰিছে। গোৱালপাৰা জিলাতো মুঠ 1,010 ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। জিলাখনৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ভিতৰত জলেশ্বৰ সমষ্টিত 300, গোৱালপাৰা পশ্চিম সমষ্টিত 205, গোৱালপাৰা পূব সমষ্টিত 274 আৰু দুধনৈ সমষ্টিত 231 ভোটগ্ৰহণ কেন্দ্ৰ আছে। গোৱালপাৰা পশ্চিম সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰকেইটাৰ ভিতৰত 33 কেন্দ্ৰ অসম মেঘালয় সীমান্তৰ দুৰ্গম অঞ্চলত অৱস্থিত। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া প্ৰদীপ টিমু, গোৱালপাৰা পশ্চিম সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া নৱজিৎ পাঠক আৰু নিৰ্বাচনী বিষয়া পল্লৱী বৰাই আজি সমষ্টিটোৰ অসম মেঘালয় সীমান্তত থকা এই কেন্দ্ৰসমূহলৈ গৈ প্ৰয়োজনীয় সা সুবিধাৰ বুজ লয়। কেন্দ্ৰসমূহৰ নিৰাপত্তা, নিৰ্বাচনী বিষয়াৰ থকা খোৱাৰ সা সুবিধা, পানী আৰু বিদ্যুৎ যোগানৰ দৰে বিষয়সমূহৰ আজি পৰ্যবেক্ষণ কৰা হয়। মাজুলীতো সংহত নতুন আয়ুক্ত কাৰ্যালয়ৰ সন্মিলন কক্ষত নিৰ্বাচনী প্ৰস্তুতিৰ অংশস্বৰূপে এটা প্ৰশিক্ষণ কাৰ্যসূচী হাতত লোৱা হয়। জিলা আয়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়া ৰাতুল চন্দ্ৰ পাঠকৰ নিৰ্দেশনা মৰ্মে আয়োজিত এই কাৰ্যসূচীত নিৰ্বাচনী প্ৰক্ৰিয়াৰ বিভিন্ন জটিলতাসমূহৰ বিষয়ে আলোচনা কৰা হয়। নিৰ্বাচনৰ সময়ত পালন কৰিবলগীয়া দায়িত্ব আৰু নীতিসমূহৰ বিষয়েও এই প্ৰশিক্ষণত অৱগত কৰোৱা হয়। নিৰ্বাচনী আচৰণ বিধি, ব্যয় নিৰীক্ষণ কোষৰ লগতে তথ্য প্ৰযুক্তি কোষৰ বিষয়ববীয়া আৰু সদস্যসকলক নিৰ্ধাৰিত নিৰ্বাচনী কৰ্তব্যৰ বিষয়ে আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত জানিবলৈ দিয়া হয়। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই আজি টিংখাঙত সোণোৱাল কছাৰী সংগ্ৰহালয় আৰু সন্মিলন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি ৰাজ্যৰ অন্যান্য জাতি জনগোষ্ঠীৰ লগতে সোণোৱাল কছাৰীসকলৰ সৰ্বাংগীন কল্যাণৰ বাবেও ৰাজ্য চৰকাৰ দায়বদ্ধ বুলি মন্তব্য কৰে। টিংখাং সমষ্টিৰ 9-7 নিগম 5 আলিত 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটো জনগোষ্ঠীটোৰ চহকী সংস্কৃতি আৰু পৰম্পৰাসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশেষভাৱে তাৎপৰ্যপূৰ্ণ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে। অসম কলেজ শিক্ষক সংস্থাৰ আহ্বান মৰ্মে আজি ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়সমূহত পৰীক্ষা কেন্দ্ৰত শিক্ষক আৰু বহী নিৰীক্ষক নিগৃহীত হোৱা ঘটনাৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ধেমাজি জিলাৰ চিলাপথাৰৰ সমীপৱৰ্তী অকাজান জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শেহতীয়াকৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নিয়োজিত বহি নিৰীক্ষক এজনক পৰীক্ষাগৃহত অসাধু উপায় অৱলম্বন কৰা ছাত্ৰৰ বিৰুদ্ধে স্থিতি লোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰহাৰ কৰা হৈছিল। গুৰুতৰভাৱে আহত শিক্ষকজন বৰ্তমানে চিকিৎসাধীন হৈ আছে। ঘটনাৰ সৈতে জড়িত আনজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষক গোটে এই ঘটনাক তীব্ৰভাৱে গৰিহণা দি আজি মহাবিদ্যালয় চৌহদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। একেদৰে ধেমাজি মহাবিদ্যালয়, চিটি কলেজ, ময়ূৰধল মহাবিদ্যালয়, চিমেন চাপৰি মহাবিদ্যালয়, মাছখোৱা স্নাতক মহাবিদ্যালয়কে ধৰি ধেমাজিৰ বিভিন্ন উচ্চ শিক্ষানুষ্ঠানসমূহত শিক্ষক নিগ্ৰহৰ ঘটনাৰ তীব্ৰ প্ৰতিবাদ কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেঞ্জস্থিত জিলা আয়ুক্ত কাৰ্যালয় চৌহদত আজি EVM আৰু VVPATৰ অতিৰিক্ত প্ৰথম পৰ্যায়ৰ নিৰীক্ষণ অনুষ্ঠিত হয়। ৰংখাং আৰু আমৰি বিধানসভা সমষ্টিৰ বাবে কালি আৰু আজি এই নিৰীক্ষণ কৰা হয়। এই প্ৰক্ৰিয়াত 350 EVM আৰু 31 VVPAT পৰীক্ষণ কৰা হয়। বিভিন্ন স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ উপস্থিতিত এই পৰীক্ষণ সম্পন্ন হয়। আদালতত বিচাৰাধীন গোচৰ মীমাংসাৰ সুবিধা প্ৰদানৰ বাবে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ৰাষ্ট্ৰৰ বাবে মধ্যস্থতা দ্বিতীয় পৰ্যায়ৰ অভিযান অব্যাহত আছে। যোৱা 2 জানুৱাৰীত আৰম্ভ হোৱা এই অভিযান 31 মাৰ্চলৈ অব্যাহত থাকিব। এই অভিযানৰ জৰিয়তে আদালতত বহুদিন ধৰি চলি থকা বিভিন্ন ধৰণৰ গোচৰ সহজে আৰু দ্ৰুতভাৱে মীমাংসা কৰাৰ ব্যৱস্থা লোৱা হৈছে। মধ্যস্থতাৰ জৰিয়তে পাৰস্পৰিক বুজাবুজিৰে গোচৰসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত খন্তেক পাছতে হ'বলগীয়া এখন খেলত জিম্বাবৱে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি জিম্বাবৱে প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ চাহ শ্ৰমিকসকলক 13 মাৰ্চৰ পৰা ভূমিপট্টা বিতৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। খানাপাৰাত কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ উপস্থিতিত কেইবাখনো আঁচনি উদ্বোধন। অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্ৰ দাসৰ অধ্যক্ষতাত 8ম অসম দৰমহা আয়োগ গঠনৰ আনুষ্ঠানিক অধিসূচনা জাৰি। কেন্দ্ৰীয় চৰকাৰৰ অৱসৰ গ্ৰহণ কৰিবলগীয়া কৰ্মচাৰীসকলৰ বাবে গুৱাহাটীত প্ৰাক অৱসৰকালীন কৰ্মশালা। আৰু ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত খন্তেক পাছতে মুম্বাইত জিম্বাবৱে ৱেষ্ট ইণ্ডিজৰ সন্মুখীন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।